এটা আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। ভাৰত আৰু চীনে সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সকলো বিষয় সমাধানৰ বাবে বৰ্তমানৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ মচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজত যোৱা নিশা খুন্দামৰা মন্থাছ নামৰ ঘূৰ্ণী বতাহজাক ক্ৰমাৎ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। NDA আৰু মহামিত্ৰজোঁটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটদাতাসকলৰ মন জয় কৰিবলৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে কাইলৈ কেৱাড়িয়াৰ একতানগৰত 1,140 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ৰাজপিপলাৰ বিৰচা মুণ্ডা জনজাতীয় বিশ্ববিদ্যালয়, বমন বৃক্ষবাটিকা, বৈদ্যুতিক বাছ চাৰ্জিং ডিপো আৰু 25খন বৈদ্যুতিক বাছৰ সেৱা অন্যতম। ইয়াৰ উপৰিও শ্ৰীমোদীয়ে ভাৰতৰ ৰাজকীয় সংগ্ৰহালয়, ক্ৰীড়া চৌহদ, গোলপানেশ্বৰ ঘাটৰ সমীপত অৱতৰণ সেতুৰ উন্নয়ন আৰু একতাৰ প্ৰতিমূৰ্তিত ট্ৰেভেলেটৰ অৰ্থাৎ ঘূৰ্ণীয়মান পথসহ ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় একতা দিৱসৰ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি পুষ্পাৰ্ঘ্য নিবেদন কৰিব। তেওঁ লগতে একতা দিৱসৰ সংকল্প আৰু কুচকাৱাজতো ভাগ ল'ব। এইবেলি একতা দিৱসৰ কুচকাৱাজৰ মুখ্য আকৰ্ষণ সীমা সুৰক্ষা বাহিনীৰ মাৰ্চিং দল হ'ব। এই দলত ৰামপুৰ হাউচ আৰু মুডল হাউন্সৰ দলে ভাৰতীয় প্ৰজাতিৰ কুকুৰ অন্তৰ্ভুক্ত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য শীৰ্ষ সন্মিলন 2025ত অংশগ্ৰহণ কৰিব। মহৰ্ষি দয়ানন্দ সৰস্বতীৰ 200 বছৰীয়া জয়ন্তী আৰু আৰ্য সমাজৰ সেৱাৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সন্মিলনৰ সৈতে সংগতি ৰাখি সেৱাৰ স্বৰ্ণীল 150 বছৰ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। এই প্ৰদৰ্শনীত শিক্ষা, সামাজিক সংস্কাৰ আৰু আধ্যামিক উত্থানৰ ক্ষেত্ৰত আৰ্য সমাজৰ অৱদানৰ মাধ্যমেৰে সংস্থাটোৰ পৰিৱৰ্তনকাৰী যাত্ৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। প্ৰদৰ্শনীত দেশ বিদেশত থকা আৰ্য সমাজৰ গোটসমূহৰ প্ৰতিনিধিবৰ্গই ভাগ ল'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা 1 নৱেম্বৰত মালয়েছিয়াৰ কুৱালালামপুৰত হ'বলগীয়া 12 আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ADMM+ত অংশগ্ৰহণ কৰিব। শ্ৰীসিঙে 15 বছৰত আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ প্ৰতিফলন আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত ভাষণ প্ৰদান কৰিব। দুদিনীয়া এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বৈঠকত অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ লগতে মালয়েছিয়াৰ শীৰ্ষ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা আছে। উল্লেখযোগ্য যে আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে এই বৈঠক অনুষ্ঠিত হৈ আহিছে। ভাৰত আৰু চীনে সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সকলো বিষয় সমাধানৰ বাবে বৰ্তমানৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে। 25 অক্টোবৰত চুচুল মল্লো সীমান্ত চকী অনুষ্ঠিত ভাৰত চীন কোৰ কামাণ্ডাৰ পৰ্যায়ৰ 23 সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে বৈঠকত দুয়োপক্ষই সীমান্ত এলেকাত শান্তি বৰ্তি থকা বুলি মত প্ৰকাশ কৰে। বৈঠক সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণত সম্পন্ন হোৱা বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। অন্ধ্ৰপ্ৰদেশৰ মচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজত যোৱা নিশা খুন্দামৰা মন্থাছ নামৰ ঘূৰ্ণী বতাহজাক ক্ৰমাৎ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে ঘূৰ্ণী বতাহ প্ৰভাৱিত এলেকাসমূহত জীৱন যাত্ৰা স্বাভাৱিক কৰি তোলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে টেলিকনফাৰেন্সিঙৰ জৰিয়তে পৰিস্থিতিৰ বুজ লৈছে আৰু মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলক বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে। আৰক্ষী, ৰাজহ, অগ্নি নিৰ্বাপন, চিকিৎসা আৰু দুৰ্যোগ সঁহাৰি বাহিনীসমূহে যুদ্ধকালীন তৎপৰতাৰে প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। দুৰ্যোগ সঁহাৰি বাহিনীৰ কৰ্মীসকলে যাতায়াত আৰু ব্যাহত বিদ্যুৎ যোগান পুনৰ বাহাল ৰখাৰ বাবে উভালি পৰা গছ আৰু বিদ্যুতৰ খুঁটা আঁতৰ কৰোৱাৰ দৰে কামসমূহ কৰি আছে। চৰকাৰে প্ৰভাৱিত এলেকাসমূহৰ জনসাধাৰণক খাদ্য, খোৱাপানী আৰু অন্যান্য সামগ্ৰীৰ যোগান ব্যৱস্থা ৰাখিছে। গাঁও আৰু চহৰসমূহত নলা নৰ্দমা পৰিষ্কাৰ কৰাৰ লগতে জমা হোৱা পানী আঁতৰ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে। ৰাজ্যখনত পথ, ৰেল আৰু বিমান সেৱা স্বাভাৱিক হৈ উঠিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মন্থা নামৰ ঘূৰ্ণি বতাহজাক অন্ধ্ৰপ্ৰদেশৰ উপকূলভাগ আৰু ইয়াৰ গাতে লাগি থকা তেলেংগানাৰ অঞ্চলসমূহত গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হোৱা বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে প্ৰকাশ কৰা মতে ঘূৰ্ণি বতাহজাক বিগত 6 ঘণ্টাত প্ৰতি ঘণ্টাত 15 কিলোমিটাৰ বেগেৰে উত্তৰ পশ্চিম দিশে গতি কৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। বতাহজাক পৰৱৰ্তী 6 ঘণ্টাত নিম্নচাপলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। NDA আৰু মহামিত্ৰজোঁটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটদাতাসকলৰ মন জয় কৰিবলৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। NDA আৰু মহামিত্ৰজোঁট উভয়ৰে নেতাসকলে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত ভাগ লৈছে। ছিৱান জিলাৰ ৰঘুনাথপুৰত এখন জনসভাত ভাষণ দি বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে RJD আৰু কংগ্ৰেছৰ কাৰ্যকালে ৰাজ্যখনক ইতিপূৰ্বে বহু পিছুৱাই লৈ গৈছে। তেওঁ কয় যে যদিহে NDA পুনৰ ক্ষমতালৈ আহে তেন্তে বিহাৰ এখন উন্নত ৰাজ্যলৈ পৰিণত হ'ব আৰু ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিও উন্নত হ'ব। সমষ্টিপুৰৰ চৰাইৰঞ্জনৰ এখন নিৰ্বাচনী সভাত ভাষণ লৈ RJDৰ নেতা তথা মহামিত্ৰজোঁটৰ প্ৰাৰ্থী তেজস্বী প্ৰসাদ যাদৱে কয় যে তেওঁ প্ৰতিটো পৰিয়ালৰ একোজনকৈ সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব। NDA চৰকাৰৰ ৰাজ্যখনক লৈ কোনো পৰিকল্পনা নাই বুলি তেওঁ অভিযোগ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দৰভাংগা, সমষ্টিপুৰ আৰু বেগুচৰাইত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দৰভাংগাৰ হায়াঘাট আৰু পাটনাৰ বাঢ়ত প্ৰচাৰ অভিযানত ভাগ ল'ব। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজ্যখনত তেওঁৰ প্ৰচাৰ অভিযানৰ পাতনি মেলিব। শ্ৰীগান্ধীয়ে মুজাফৰপুৰ আৰু দৰভাংগাৰ নিৰ্বাচনী সভাত ভাষণ ল'ব। ছাইপ্ৰাছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কনষ্টাণ্টিনোছ কাম্বোছ 3-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি পুৱা নতুন দিল্লীত উপস্থিত হৈছে। আজি সন্ধিয়া শ্ৰীকাম্বোছে গান্ধী স্মৃতিলৈ গৈ মহাত্মা গান্ধীৰ প্ৰতি তেওঁৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। কাইলৈ তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰাৰ কথা আছে। কাইলৈ সন্ধিয়া শ্ৰীকাম্বোছে বিশ্ব পৰিক্ৰমা ভাৰতীয় পৰিষদ চমুকৈ ICWA আয়োজন কৰা 55 সংখ্যক ছাপ্ৰ হাউচ বক্তৃতা প্ৰদান কৰিব। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেল খেলখনৰ বাবে দৰ্শকৰ মাজত যথেষ্ট আগ্ৰহ পৰিলক্ষিত হৈছে। বৰ্ষাপাৰাত অনুষ্ঠিত পূৰ্বৰ কেইবাখনো আন্তৰ্জাতিক ক্ৰিকেট খেল বৰষুণৰ বাবে বিঘ্নিত হোৱাৰ দুঃসহ স্মৃতি আঁতৰাই গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী আজিৰ খেলখন উপভোগৰ বাবে সাজু হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি আজি গুৱাহাটীৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব যদিও খেল ব্যাহত হ'ব পৰা ধৰণৰ বৰষুণৰ সম্ভাৱনা নাই বুলি কোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি দিনৰ 2:30 বজাৰ পৰা এই খেলখনৰ হিন্দী আৰু ইংৰাজীত চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। প্ৰাগজ্যোতিষপুৰ শাখাত মিডিয়াম ৱেভৰ 289.9 মিটাৰত এই বিৱৰণী শুনিবলৈ পোৱা যাব। ভাৰতৰ অনাহত সিঙে কানাডা মহিলা অপেন স্কোৱাছ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অনাহতে কালি টুৰণ্টত অনুষ্ঠিত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ টিন্নে গিলিছক 12-10, 11-9, 11-9 পোনপটীয়া গেমত পৰাস্ত কৰে। অনাহত সিং কাইলৈ ছেমিফাইনেলত ইংলেণ্ডৰ জৰ্জিয়া কেনেডিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আনখন ছেমিফাইনেলত ইজিপ্তৰ অমিনা উৰ্ফি আমেৰিকাৰ অমাণ্ডা ছোভিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যাব। ভাৰত আৰু চীনে সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সকলো বিষয় সমাধানৰ বাবে বৰ্তমানৰ ব্যৱস্থা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশৰ মচিলিপট্টনম আৰু কলিংগপট্টনমৰ মাজত যোৱা নিশা খুন্দামৰা মন্থাছ নামৰ ঘূৰ্ণী বতাহজাক ক্ৰমাৎ দুৰ্বল হৈ পৰিছে আৰু গভীৰ নিম্নচাপলৈ ৰূপান্তৰিত হৈছে। NDA আৰু মহামিত্ৰজোঁটে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ভোটদাতাসকলৰ মন জয় কৰিবলৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।